লেবিয়া পুস্তক 18 অধ্যায় বিবাহ আদিৰ বিষয়ে বিধি। পাছত জিহুৱাই মুচিক কলে, তুমি ইজৰাইলৰ সন্তানসকলক এই কথা কোৱা, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তোমালোকে যেতিয়া মিছৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কণান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি নীতিৰ দৰে আচৰণ নকৰিবা, আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা। তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা, আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা, কিয়নো মই তোমালোকৰ ঈশ্বৰ জিহুৱা। এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ সকলোকে পালন কৰিবা। কোনো এজন লোকে যদি সেইবোৰ পালন কৰে, তেনেহ'লে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই জিহুৱা। তোমালোকে কোনেও উলংগতা অনাবৃত্তি কৰিবলৈ নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা। মই জিহুৱা। তুমি নিজ পিতৃক তোমাৰ মাতৃৰ উলংগতাৰে অনাবৃত নকৰিবা। তেওঁ তোমাৰ মাতৃ, তেওঁক লজ্জিত নকৰিবা। তোমাৰ পিতৃৰ ভাৰ্যাৰ উলংগতা অনাবৃত নকৰিবা, সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা। তোমাৰ বাই ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওক বা আন ঠাইতে জন্মা হওক, তেওঁলোকৰ উলংগতা অনাবৃত নকৰিবা। তোমাৰ পু নাতিয়ে বা যি নাতিয়ে উলংগতা অনাবৃত নকৰিবা, কিয়নো তেওঁলোকৰ উলংগতা তোমাৰ নিজৰে উলংগতা। তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্যাৰ জীয়েকৰ উলংগতা অনাবৃত নকৰিবা, তাই তোমাৰ ভনী। তোমাৰ পিতৃ বায়েক বা ভনীয়েকৰ উলংগতা অনাবৃত নকৰিবা, তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া। তোমাৰ মাতৃ বায়েক বা ভনীয়েকৰ উলংগতা অনাবৃত নকৰিবা, কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া। তোমাৰ পিতৃ ককায়েক বা ভায়েকৰ উলংগতা অনাবৃত নকৰিবা, তুমি তেওঁৰ ভাৰ্যাৰ ওচৰলৈ নাযাবা, তাই তোমাৰ বৰমা বা খুৰী। তোমাৰ বোৱাৰীৰ উলংগতা অনাবৃত নকৰিবা, কিয়নো তাই তোমাৰ পুৰ ভাৰ্যা, তাই উলংগতা অনাবৃত নকৰিবা। তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলংগতা অনাবৃত নকৰিবা, সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলংগতা। কোনো মহিলা আৰু তাই জীয়েকৰ উলংগতা অনাবৃত নকৰিবা। উলংগতা অনাবৃত কৰিবলৈ তাই পু নাতিয়েক বা যি নাতিয়েকক বিয়া নকৰিবা, তেওঁলোক ওচৰ সম্বন্ধীয়া। এইয়ে লম্পট্টা। নিজ দেউতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত উলংগতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা। আৰু কোনো মহিলাৰ মাহেকীয়া অসুচেৰে অসুচি হৈ থকা সময়ত তাই উলংগতা অনাবৃত কৰিবলৈ তাই ওচৰলৈ নাযাবা। আৰু তুমি নিজকে অসুচি কৰিবলৈ ওচৰ চুবুৰীয়াৰ ভাৰ্যাৰ লগত সহবাস নকৰিবা। তোমাৰ সন্তানৰ কাকো মূলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমন কৰাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই জিহুৱা। তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা, সেয়ে ঘিনলগীয়া কৰ্ম। আৰু তুমি নিজকে অসুচি কৰিবলৈ কোনো জন্তুত পতিত নহবা। আৰু কোনো মহিলাই নিজৰে সৈতে সসংগ কৰিবলৈ কোনো জন্তুৰ আগত থিয় নহ'ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য। তোমালোকে এই কাৰ্যবোৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অসুচি নকৰিবা, কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অসুচি হ'ব। আৰু সেই দেশখনো অসুচি হ'ল, এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো, আৰু সেই দেশে নিজ নিবাসীসকলক বটিয়াই পেলালে। এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰৱাস কৰা বিদেশীয়ে হওক, তোমালোকে সেই সকলো ঘিনলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা, কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিনলগীয়া কৰ্ম কৰাত সেই দেশ অখুচি হ'ল। কিয়নো সাৱধান, তোমালোকে সেই দেশ অখুচি কৰিলে তোমালোকৰ পূৰ্বে থকা সেই জাতিক বটিয়াই পেলোৱাৰ নিচিনাকৈ সেই দেশে তোমালোককো বটিয়াই পেলাব। কিয়নো যি যি লোকে এইবোৰ ঘিনলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিনলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। এই হেতুকে তোমালোকে পূৰ্বে প্ৰচলিত হোৱা ঘিনলগীয়া ৰীতি নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা আৰু তাৰ দ্বাৰাই নিজকে যেন অখুচি নকৰা, এইকাৰণে মোৰ আজ্ঞা পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।